माध हे जय जय माधव दैते गोकुल तारुणी मंडल मोहिते माधे जय जय धनुनु दैते गोकुल तारुणी मंडल मोहिते हरि निष्कुट वृंदावी ने दामोदर राति वरदन विषे हरि निष्कुट वृंदावी ने राधे जय जय माधव दैते गोकुल तारुणी मंडल मोहिते राधे जय जय माधव दैते गोकुल तारुणी मंडल मोहिते विश्वमनु दादी नम शशि लेके ललित शक्ति गुण रमित विशाके विश्वमनु दादी नम शशि लेके ललित शक्ति गुण रमित विशाके राधे जय जय माधव दैते गोकुल तारुणी मंडल मोहिते राधे जय जय माधव दैते गोकुल तारुणी मंडल मोहिते चरिते सनक सनातन वर्णित चरिते करुणाम कुरुमाई करुणा बरिते सनक सनातन वर्णित चरिते राधे जय जय माधव दैते गोकुल तारुणी मंडल मोहिते राधे जय जय माधव दैते गोकुल तारुणी मंडल मोहिते जमुनर राती वरदन वेशे हरि निष्कुट वृंदावे पीने छे जमुनर राती वरदन वेशे हरि निष्कुट वृंदावे पीने छे রাধি জয় জয় মাধব ভাইটি গোকুল চারুণী মন্ডল মোহিতে রাধি জয় জয় মাধব দাইতে গোকুল চারুণী মন্ডল মোহিতে জবান যদি নবশিলে কে ললিত শক্তি গুণ রামিত বিশাকে জবান যদি ধনিলে কে ললিত শক্তি গুণ রামিত বিশাকে রাধি জয় জয় মাধব দাইতে গোকুল চারুণী মন্ডল মোহিতে রাধি জয় জয় মাধব দাইতে গোকুল চারুণী মন্ডল মোহিতে করুণাবারিতে সনক সনাতন বর্ণিত চরিতে করুণাম কুরুমাই করুণাবারিতে সনক সনাতন বর্ণিত চরিতে রাধি জয় জয় মাধব দাইতে গোকুল চারুণী মন্ডল মোহিতে রাধি জয় জয় মাধব দাইতে গোকুল চারুণী মন্ডল মোহিতে রাধে জয় জয় মাধব দাইতে গোকুল চারুণী মন্ডল মোহিতে রাধে জয় জয় মাধব দাইতে গোকুল চারুণী মন্ডল মোহিতে মন্ডল মোহিতে
all glories to Srimati Radharani, the beloved of Madhava and the most worshipable of the cowherd girls of Gokula Mandala. Decorated by the dress of Lord Damodar's increasing ecstasy, you are the lady of the house of Lord Hari and the groves of Vrindavan. From the ocean of Rishabhanu has arisen a new moon which is overwhelming the qualities of Lalita and Vishakha. O goddess, your qualities are described by Sanaka and Sanatan Rishis and by Sanatan Goswami. Swami, please bestow your mercy upon me. Written by Srila Rupa Goswami. And here we get a little insight into the spiritual world. For example, the dress that Radharani is wearing is decorated by Damodar's increasing ecstasy. As Damodar's ecstasy is increasing upon seeing the beauty of Radharani, the decorations on her garments become more and more beautiful. So, this is a glimpse into the spiritual realm, how things are manifested there, not like here.